آکاشوانی. বাতৰিৰ সৈতে মই ভাস্বতী চক্ৰৱৰ্তী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি পুৱা দুদিনীয়া ভ্ৰমণসূচীৰে ইজৰাইললৈ ৰাওনা হয়। ভাৰত আৰু ইজৰাইলে সকলো ধৰণৰ সন্ত্ৰাসবাদক কঠোৰ ভাষাৰে গৰিহণা দিছে। উচ্চতম ন্যায়ালয়ে অষ্টম শ্ৰেণীৰ এন চি আৰ টি পাঠ্যক্ৰমত ন্যায়ালয়ত দুৰ্নীতি সম্পৰ্কে উল্লেখ কৰা বিষয়টোক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি নতুন দিল্লীত পুছা কৃষি বিজ্ঞান মেলা মুকলি কৰে আৰু আই চি চি টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি ছুপাৰ এইট পৰ্যায়ৰ এখন খেলত শ্ৰীলংকা নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি পুৱা দুদিনীয়া ভ্ৰমণসূচীৰে ইজৰাইললৈ ৰাওনা হয়। এয়া প্ৰধানমন্ত্ৰীৰ দ্বিতীয় ইজৰাইল ভ্ৰমণ। ভ্ৰমণকালত প্ৰধানমন্ত্ৰী মোদী আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানাহুৰ ভাৰত ইজৰাইল কৌশলগত সহযোগিতা অগ্ৰগতিৰ পৰ্যালোচনা কৰিব। তেওঁলোকে লগতে বিজ্ঞান আৰু প্ৰযুক্তি, উদ্ভাৱন, প্ৰতিৰক্ষা আৰু সুৰক্ষা, কৃষি, জল ব্যৱস্থাপনা, বাণিজ্য, অৰ্থনীতি আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ককে ধৰি বিভিন্ন ক্ষেত্ৰত সহযোগিতাৰ সুযোগ সম্পৰ্কে আলোচনা কৰিব। প্ৰধানমন্ত্ৰীদ্বয়ে পাৰস্পৰিক স্বাৰ্থজড়িত বিভিন্ন আঞ্চলিক আৰু গোলকীয় বিষয় লৈও মত বিনিময় কৰিব। ইজৰাইলত ভাৰতৰ ৰাষ্ট্ৰদূত জে পি সিঙে আমাৰ সংবাদদাতাৰ আগত প্ৰকাশ কৰা মতে, প্ৰধানমন্ত্ৰী মোদীয়ে আজি ইজৰাইলৰ সংসদ কেনছেটত উদ্দেশ্যি ভাষণ দিব। শ্ৰীমোদীয়ে কাইলৈ ইজৰাইলৰ ৰাষ্ট্ৰপতি ইজহাক হাৰজগক সাক্ষাৎ কৰিব। ইজৰাইললৈ বুলি ৰাওনা হোৱাৰ পূৰ্বে দিয়া এটা বিবৃতিত প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ এই দুদিনীয়া ভ্ৰমণে উভয় দেশৰ মাজৰ সম্পৰ্কৰ এনাজৰী অধিক সুদৃঢ় কৰিব বুলি আশা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই ভ্ৰমণে কৌশলগত সহযোগিতাৰ নতুন লক্ষ্য নিৰ্ধাৰণ আৰু উভয় দেশৰ বাবে বহনক্ষম, উদ্ভাৱনীমুখী আৰু সমৃদ্ধিশালী ভৱিষ্যতৰ দৃষ্টিভংগী আগুৱাই নিয়াত সহায় কৰিব। তেওঁ কয় যে ভাৰত আৰু ইজৰাইলৰ মাজত শক্তিশালী আৰু বহুমুখী কৌশলগত সম্পৰ্ক আছে আৰু বিগত কেইটামান বছৰত এই সম্পৰ্ক অধিক গতিশীল হৈ উঠিছে। শ্ৰীমোদীয়ে কয় যে তেওঁ ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানহুৰ সৈতে হ'বলগীয়া আলোচনাৰো আগ্ৰহেৰে বাট চাই আছে। এই আলোচনাত বিভিন্ন ক্ষেত্ৰত উভয় দেশৰ মাজৰ সহযোগিতা অধিক সুদৃঢ় কৰাত গুৰুত্ব আৰোপ কৰা হ'ব বুলি তেওঁ মন্তব্য কৰে। ইপিনে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণে দুয়ো দেশৰ মাজৰ পুৰণি কৌশলগত সহযোগিতা অধিক গভীৰ কৰি তুলিব আৰু উমৈহতীয়া প্ৰত্যাহ্বানসমূহৰ পৰ্যালোচনাৰ সুযোগ প্ৰদান কৰিব। এই ভ্ৰমণে উমৈহতীয়া দৃষ্টিভংগী বিষয়ক প্ৰচেষ্টা অধিক শক্তিশালী কৰাৰ সুযোগ প্ৰদান কৰিব বুলিও মন্তব্য কৰিছে। ভাৰত আৰু ইজৰাইলে সকলো ধৰণৰ সন্ত্ৰাসবাদক কঠোৰ ভাষাৰে গৰিহণা দিছে। কালি নতুন দিল্লীত অনুষ্ঠিত ভাৰত আৰু ইজৰাইলৰ সন্ত্ৰাসবাদ প্ৰতিৰোধী বিষয়ক যুটীয়া কাৰ্যকৰ্তাৰ বৈঠকত উভয় দেশে সন্ত্ৰাসবাদক মষিমূৰ কৰাৰ বাবে বহনক্ষম, সৰ্বাত্মক আৰু দৃঢ় ব্যৱস্থাৰ প্ৰয়োজন বুলি মত পোষণ কৰে। বৈঠকত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সন্ত্ৰাসবাদ প্ৰতিৰোধ শাখাৰ যুটীয়া সচিব ডঃ বিনোদ বাহাৰে ভাৰতীয় প্ৰতিনিধি দলৰ নেতৃত্ব বহন কৰে আৰু ইজৰাইলৰ বিদেশ মন্ত্ৰালয়ৰ কৌশলগত পৰিক্ৰমা শাখাৰ মুৰববী নাদব এছ আৰে ইজৰাইলী পক্ষৰ গুৰি ধৰে। উচ্চতম ন্যায়ালয়ে অষ্টম শ্ৰেণীৰ এন চি আৰ টি পাঠ্যক্ৰমত ন্যায়ালয়ত দুৰ্নীতি সম্পৰ্কে উল্লেখ কৰা বিষয়টোক নিজাববীয়াকৈ বিবেচনা কৰি ইয়াৰ লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। মুখ্য ন্যায়াধীশ সূৰ্যকান্ত আৰু ন্যায়াধীশ জয়মাল্য বাগচী আৰু বিপুল এম পাঞ্চলিক লৈ গঠিত এখন বিচাৰপীঠে বিষয়টো গুৰুত্ব সহকাৰে বিবেচনা কৰে। জ্যেষ্ঠ অধিবক্তা কবিল চিব্বালে ন্যায়ালয়ৰ আগত কয় যে অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক ন্যায়ালয়ত দুৰ্নীতিৰ বিষয়ে পঢ়োৱা হৈছে আৰু এয়া সঁচাকৈ চিন্তাৰ বিষয়। ন্যায়াধীশ বাগচীয়ে কয় যে এই বিষয়বস্তু সংবিধানৰ বুনিয়াদী পৰিকাঠামোৰ পৰিপন্থী যেন অনুমান হয়। মুখ্য ন্যায়াধীশ সূৰ্যকান্তই কয় যে উকিল সন্থা আৰু বিচাৰপীঠ উভয় বিষয়টোক লৈ চিন্তিত। তেওঁ কয় যে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলেও অশান্তিত ভুগিছে। বিচাৰপীঠখনে লগতে কাকো ন্যায়পালিকাক বদনাম কৰাৰ অনুমতি দিয়া নহ'ব বুলি স্পষ্ট কৰি দিয়ে। অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ নতুন এন চি আৰ টি পাঠ্যক্ৰমত দুৰ্নীতি, বিচাৰাধীন গোচৰৰ বোজা আৰু ন্যায়াধীশৰ অভাৱক ন্যায় প্ৰণালীৰ বৃহৎ প্ৰত্যাহ্বানসমূহৰ অন্যতম বুলি উল্লেখ কৰা হৈছে। অন্ধ্ৰপ্ৰদেশৰ প্ৰধানমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে আজি ৰাজ্যখনৰ শ্ৰীকাকুলামত সৃষ্টি হোৱা ডায়েৰিয়াৰ প্ৰাদুৰ্ভাৱ আৰু ৰাজাহুন্দ্ৰিত সংঘটিত গাখীৰৰ বিষক্ৰিয়া পৰিস্থিতিৰ পৰ্যালোচনা চলায়। তেওঁ সংশ্লিষ্ট বিষয়াসকলক এই বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰাৰ লগতে বিভাগসমূহক সহযোগিতাৰে কাম কৰাৰ বাবে আহান জনায়। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে ডায়েৰিয়াত আক্ৰান্ত 76গৰাকী লোক সম্প্ৰতি বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আৰু তেওঁলোকক অৱস্থা বৰ্তমান সুস্থিৰ। প্ৰশাসনে নলযোগে পানী যোগান বন্ধ কৰিছে আৰু জনসাধাৰণে যাতে স্বচ্ছ খোৱাপানী লাভ কৰে তাৰ বাবে বিকল্প ব্যৱস্থা গ্ৰহণ কৰিছে। গাখীৰৰ বিষক্ৰিয়াৰ সন্দৰ্ভত প্ৰশাসনে কয় যে এই ঘটনাৰ ভুক্তভোগীসকলৰ চিকিৎসা অব্যাহত আছে আৰু গাখীৰৰ নমুনা পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছে।
গোটেই ঘৰটো দেখোন গেছ গেছ গোন্ধাইছে।
হয় দেখোন, বাচন ধুবলৈ গুচি গলো নহয়, ৰেগুলেটৰটো খুলি থৈ গলো নেকি। এই ৰবাৰ বা বন্ধ কৰি দিওঁ,
আগতে দৰজা খিৰিকিবোৰ খুলি দিওঁ, তাৰপিছত বন্ধ কৰিব লাগিব।
ঈশ্বৰ, ডাঙৰ ভুল কৰিলো দেই, কি যে বিপদ হলহেঁতেন।
আপোনাৰ এটা সৰু ভুলে জীৱনলৈ বিপদ মাতি আনিব পাৰে আৰু আপোনাৰ সতৰ্কতাই বচাব পাৰে আপোনাৰ জীৱন, জীৱিকা, সম্পদ আৰু আপোনজনক। অগ্নিকাণ্ডৰ কাৰণবোৰৰ বিষয়ে জানক, সজাগ হওক আৰু সুৰক্ষিত হৈ থাকক। ৰন্ধন গেছ ব্যৱহাৰ কৰাৰ পাছত সদায় ৰেগুলেটৰৰ ছুইচ বন্ধ কৰিব। বিজুতি ঘটা বৈদ্যুতিক সা সৰঞ্জামসমূহ অনতিপলমে মেৰামতি কৰক, নাইবা তাৰ ঠাইত নতুন সা সৰঞ্জাম ক্ৰয় কৰক। জুই প্ৰশমনৰ বাবে পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰা বস্তু যেনে বালিৰে ভৰা টোপোলা, কম্বল আদি সহজে ঢুকি পোৱা ঠাইতেই ৰাখক। তিতা হাতেৰে তথা খালী ভৰিৰে বৈদ্যুতিক সা সঁজুলি ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক। যিকোনো জৰুৰীকালীন সহায়ৰ বাবে যোগাযোগ কৰক টোল ফ্ৰী নম্বৰ 1077-ত। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি নতুন দিল্লীত পুছা কৃষি বিজ্ঞান মেলা মুকলি কৰে। এই উপলক্ষে শ্ৰীচৌহানে কয় যে চৰকাৰে কৃষকসকলৰ বাবে সাৰৰ উপলভ্যতা সুগম কৰি তোলাৰ লগতে ভেজাল কীটনাশকৰ বিক্ৰী নিয়ন্ত্ৰণ কৰাৰ বাবে কাম কৰি আছে আৰু কৃষকসকলৰ বাবে ঋণ সুলভ কৰি তোলাৰ উদ্দেশ্যে অচিৰে কৃষক পৰিচয় ব্যৱস্থা প্ৰৱৰ্তন কৰিব। তেওঁ কয় যে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত কৃষকসকলক প্ৰায় 1,92,000 কোটি টকা প্ৰদান কৰা হৈছে।
ईयर एंड आ रहा है, इसलिए समय पर जो राशि केंद्र सरकार के द्वारा इन दोनों योजनाओं में दी गई है वो ठीक से खर्च हो जाए और उसका बेहतर उपयोग किसानों के हित में हो सके कि पैसा ठीक ढंग से लेकिन तेजी से खर्च करें ताकि 31 मार्च तक सारी राशि खर्च करके हम किसानों का कल्याण कर सकें। राज्यों ने मुझे भरोसा दिलाया है कि वो तेजी से काम करेंगे।
কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত সমন্বিত প্ৰচেষ্টাৰ পোষকতা কৰি শ্ৰীচৌহানে কয় যে এই মেলা কৃষিৰ বাবে মহাকুম্ভস্বৰূপ হোৱা উচিত। এই দুদিনীয়া মেলাত কৃষকৰ উৎপাদিত সামগ্ৰী আৰু কৃষিৰ লগত জড়িত উদ্ভাৱন প্ৰদৰ্শন কৰা হৈছে। মণিপুৰৰ মুখ্যমন্ত্ৰী য়মুনা খেমচান্দে কালি নতুন দিল্লীৰ হেমাতীৰ্থত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। শ্ৰীখেমচান্দৰ সৈতে ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰীদ্বয় নেমচা কিপকেন আৰু লোচি দিখৌ প্ৰধানমন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হয়। উল্লেখযোগ্য যে যোৱা 4 ফেব্ৰুৱাৰীত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত শ্ৰীখেমচান্দে কালি প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে। বৈঠকত ৰাজ্যখনলৈ শান্তি আৰু সম্প্ৰীতিৰ পৰিৱেশ ঘূৰাই অনাৰ বাবে ৰাজ্য চৰকাৰখনে গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ পদক্ষেপ সন্দৰ্ভত প্ৰধানমন্ত্ৰীক অৱগত কৰোৱা হয়। মণিপুৰৰ মুখ্যমন্ত্ৰীৰ প্ৰতিনিধি দলটোৱে প্ৰধানমন্ত্ৰীক ৰাজ্যখন ভ্ৰমণ কৰাৰ বাবে আমন্ত্ৰণো জনায়। গাৰো পাৰ্বত্য স্বায়ত্তশাসিত জিলা পৰিষদৰ সমাগত সাধাৰণ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দক্ষিণ পশ্চিম গাৰো পাৰ্বত্য জিলা প্ৰশাসনে জিলাখনত অস্ত্ৰ শস্ত্ৰ অনুজ্ঞাপত্ৰ থকা লোকসকলক তেওঁলোকৰ সকলো অস্ত্ৰ শস্ত্ৰ জমা দিয়াৰ বাবে নিৰ্দেশনা জাৰি কৰিছে। ৰাজহুৱা শান্তি শৃংখলা বজাই ৰখাৰ লগতে মুক্ত, নিকা আৰু শান্তিপূৰ্ণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই নিৰ্দেশনা পালন নকৰাসকলৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে। ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি কলম্বোৰ আৰ প্ৰেমাদাসা ষ্টেডিয়ামত হ'বলগীয়া গ্ৰুপ টুৰ ছুপাৰ 8 পৰ্যায়ৰ এখন খেলত শ্ৰীলংকা নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। ইপিনে ইংলেণ্ডে যোৱা নিশা ছুপাৰ 8 পৰ্যায়ৰ এখন খেলত পাকিস্তানক 2 উইকেটত পৰাস্ত কৰি প্ৰথমটো দল হিচাপে প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰে। খেলখনত ইংলেণ্ডে 165 ৰাণৰ লক্ষ্যৰে খেল আৰম্ভ কৰি 5টা বল খেলিবলৈ বাকী থকা অৱস্থাত 8টা উইকেটৰ বিনিময়ত বিজয় সাব্যস্ত কৰে। অধিনায়ক হেৰি ব্ৰুকে 91টা বলত 100 ৰাণ কৰি দলৰ জয়ত অনবদ্য বৰঙণি আগবঢ়ায়। ইয়াৰ পূৰ্বে পাকিস্তানে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 9টা উইকেটৰ বিনিময়ত 164 ৰাণ সংগ্ৰহ কৰে। ছাহিবজাদা ফাৰহানে 63 ৰাণ কৰাৰ বিপৰীতে শ্বাহিন আফ্ৰিদিয়ে দলটোৰ হৈ 3টা উইকেট দখল কৰে। ইংলেণ্ডৰ হৈ লিয়াম ডছনে 3টা উইকেট দখল কৰে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিসমূহ চমুকৈ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি পুৱা দুদিনীয়া ভ্ৰমণসূচীৰে ইজৰাইললৈ ৰাওনা হয়। ভাৰত আৰু ইজৰাইলে সকলো ধৰণৰ সন্ত্ৰাসবাদক কঠোৰ ভাষাৰে গৰিহণা দিছে। উচ্চতম ন্যায়ালয়ে 8ম শ্ৰেণীৰ NCERT পাঠ্যক্ৰমত ন্যায়ালয়ত দুৰ্নীতি সম্পৰ্কে উল্লেখ কৰা বিষয়টোক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি নতুন দিল্লীত পুছা কৃষি বিজ্ঞান মেলা মুকলি কৰে আৰু ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি ছুপাৰ 8 পৰ্যায়ৰ এখন খেলত শ্ৰীলংকা নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী বাতৰি 3 বজাত শুনিবলৈ পাব।